এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যত শীঘ্ৰেই প্ৰায় 8,000 স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়া হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং মহাবিদ্যালয়ৰ 43 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লৈ দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবেও প্ৰায় 5,500 শিক্ষকৰ নথি পত্ৰ পৰীক্ষাৰ কাম চলি আছে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতেই শিক্ষকসকলক নিযুক্তি দিয়া হ'ব বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে 1982 চনৰ পৰাই খোৱাং অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰলৈ অৰিহণা আগবঢ়াই অহা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিমূলক আৰু শৈক্ষিক পৰিস্থিতিৰ বুজ লোৱাৰ উপৰি শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটত বসবাস কৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতে সৰুপথাৰ সমজিলা প্ৰশাসন আৰু বন বিভাগ তৎপৰ হৈ পৰিছে। ইতিমধ্যে ড্ৰোনৰ সহায়ত সীমান্ত এলেকাত স্থানীয় প্ৰশাসন, CRPF আৰু বন বিভাগৰ এটা দলে জৰীপ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে উৰিয়ামঘাটৰ প্ৰায় 3,000ৰো অধিক বনাঞ্চলৰ ভূমি দখলকাৰী কবলত থকাৰ তথ্য পোৱা গৈছে। অসম নাগালেণ্ড সীমান্তৰ সোণাৰী বিল, পিঠাঘাট, খেৰবাৰী, দয়ালপুৰ, বিদ্যাপুৰ আদি অঞ্চল অনুপ্ৰৱেশকাৰীৰ দখলত আছে। যিকোনো মুহূৰ্ততে সীমান্ত এলেকাত উচ্ছেদ অভিযান চলিব পাৰে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে। 2024-25 বৰ্ষৰ স্বচ্ছতা জৰীপ অনুসৰি এটা নিৰ্দিষ্ট ক্ষেত্ৰত গুৱাহাটী উত্তৰ পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিশ্ৰুতিসম্পন্ন স্বচ্ছ চহৰ হিচাপে গুৱাহাটী মহানগৰী এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে। 3,00,000ৰ পৰা 10,00,000 জনসংখ্যাৰ চহৰলৈ আগবঢ়োৱা এই সন্মানৰ তালিকাত গুৱাহাটী চহৰে 44 সংখ্যক স্থান লাভ কৰিছে। অনাময় ব্যৱস্থা আৰু আৱৰ্জনামুক্ত চহৰৰ ক্ষেত্ৰত গুৱাহাটীয়ে প্ৰমাণ পত্ৰ লাভ কৰে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়াই আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত স্বচ্ছ সৰ্বেক্ষণ 2024-25 বঁটা প্ৰদান অনুষ্ঠানত অংশ লৈ এই বঁটা গ্ৰহণ কৰে। গুৱাহাটীবাসী সুসংগঠিত পৰিশ্ৰম, প্ৰতিশ্ৰুতি আৰু সচেতনতাৰ ইয়াৰ প্ৰতিফলন বুলি শ্ৰীহৰণীয়াই মন্তব্য কৰে। এই বঁটাই ভৱিষ্যতে এখন স্বচ্ছ সেউজ গুৱাহাটী চহৰ গঢ়ি তোলাৰ অনুপ্ৰেৰণা যোগাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। মৰিগাঁও জিলা পৰিষদৰ উদ্যোগত আৰু জাগীৰোড গাঁও পঞ্চায়তৰ সহযোগত জাগীৰোডৰ সৌন্দৰ্য বৰ্ধনৰ বাবে আজি 100 জোপা গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মন্ত্ৰী পীযুষ হাজৰিকাই বকুল আৰু কৃষ্ণচূড়া পুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ উদ্বোধন কৰে। তেওঁ লগতে পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ বাবে আৱৰ্জনা পেলাবলৈ 3খন বাহন মুকলি কৰে। জাগীৰোড পঞ্চায়তৰ উপৰি দেওহাল আৰু পালিগুৰি গাঁও পঞ্চায়তলৈ এই বাহনসমূহ প্ৰেৰণ কৰা হয়। অনুষ্ঠানত তেওঁ জনসাধাৰণক জাগীৰোড নগৰখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখি সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ আহ্বান জনায়। মিচিং জনগোষ্ঠীৰ অন্যতম সংগঠন মিচিং বানে কেবাঙৰ 101 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ধেমাজিৰ চিলাপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়। স্বচ্ছতা অভিযান, গছপুলি ৰোপণৰ লগতে 101 পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বিধায়ক ভুৱন পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববী আৰু দল সংগঠনৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশ লয়। উল্লেখযোগ্য যে মিচিং জনগোষ্ঠীৰ সভ্যতা, সংস্কৃতি, ভাষা, সাহিত্য, আৰ্থ সামাজিক সমস্যা সমাধান তথা সংৰক্ষণ আৰু উত্তৰণৰ বাবে 1924 চনত মিচিং বানে কেবাং গঠন হৈছিল। কৃষিমন্ত্ৰী অতুল বৰাই ধেমাজিত আজি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে এখন সাংগঠনিক সভাত অংশ লয়। তেওঁ তৃণমূল কৰ্মীসকলক দলটোৰ প্ৰধান চালিকা শক্তি বুলি অভিহিত কৰে। তৃণমূলৰ কৰ্মকৰ্তাসকলৰ সক্ৰিয় ভূমিকা আৰু উৎসৰ্গিত মনোভাৱে সকলোকে সবলভাৱে কাম কৰি যাবলৈ প্ৰেৰণা যোগাই আহিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সমাগত বিভিন্ন পৰিষদীয় নিৰ্বাচন আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কৰ্মকৰ্তাসকলক অধিক সক্ৰিয় হবলৈ তেওঁ আহ্বান জনায়। তেওঁ লগতে দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত কৰ্মকৰ্তাসকলক দিহা পৰামৰ্শ আগবঢ়ায়। তেজপুৰৰ উদীয়মান যুৱ সমাজৰ উদ্যোগত আৰু বৃহত্তৰ তেজপুৰ ৰাইজৰ সহযোগত অহা 3-9 আগষ্টলৈ তেজপুৰ ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে। বৰালিমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ শোভন মহন্তই ভাওনা সমাৰোহৰ আজি লাইখুটা স্থাপন কৰে। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু পশ্চিম কাৰ্বি আংলং জিলা ক্ৰিকেট সন্থাৰ সহযোগত বৈঠালাংছুত কালিৰে পৰা 10 দিনীয়াকৈ ক্ৰিকেট প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। প্ৰাক্তন ৰঞ্জী খেলুৱৈ মাৰ্ক ইংটি আৰু মুম্বাইৰ পৰা অহা প্ৰশিক্ষক মিষ্টাৰ ববে এই শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জিলা ক্ৰীড়া সন্থাৰ সচিব সঞ্জীৱ ক্ৰোৱে জনাইছে। 16 আৰু 19 বছৰ অনুৰ্ধৰ যুৱক আৰু সকলো বয়সৰ মহিলাই এই শিবিৰত প্ৰশিক্ষণ ল'ব পাৰিব বুলি আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই প্ৰকাশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।